দেখি বলে নোৱাৰা কথা যদি শুনো কেতিয়াবা তেতিয়া কিয়নো মাতিবলৈ মিছাতে বিচাৰিম বা তোমালোকক একেবাৰে কৈছো শুনিবলৈ চেষ্টা কৰা মৰম নোৱাৰে কেতিয়া হ'ব ফিলিং হেৰে নানিবা কম এতিয়া পাৰি তই সকলো কলো দেখোন মই আনৰ দুখত মাচি লয় তেনেকুৱাই জীৱন হয় কিয়নো বাৰু তৰাবোৰে মনলৈ আনি থৈ যায় অতীত মচিব চেষ্টা কৰিও পাৰা নাই যে মই নাই যে মই
আজি যদি সঁচাকৈয়ে সপোনবোৰ সঁচা হ'লহেঁতে কিয়নো বাৰু আকাশৰ তৰাবোৰে অতীতক মনলৈ আনি দিয়ে পাহৰিব পাৰা নাই সেই দিনবোৰ মই সাৱতিব পাৰা যদি মোক অতি পাহৰি যাম মই মৰম নিবিচাৰো মই একেবাৰে মৰম নিবিচাৰো মই একেবাৰে
দেখিবলৈ নোৱাৰা কথা যদি শুনো কেতিয়াবা তেতিয়া কিয়নো মাতিবলৈ মিছাতে বিচাৰিম বা তোমালোকক একেবাৰে কৈছো শুনিবলৈ চেষ্টা কৰা মৰম নোৱাৰে কেতিয়া হ'ব ফিলিং হেৰে নানিবা কম এতিয়া পাৰি তই সকলো কলো দেখোন মই আনৰ দুখত মাচি লয় কেনেকুৱাই জীৱন হয় কিয়নো বাৰু তৰাবোৰে মনলৈ আনি থৈ যায় অতীত মচিব চেষ্টা কৰিও পাৰা নাই যে মই নাই যে মই
is the purest form of karma. It will never lead you to suffering. Good or bad karma leads to rebirth. However, good karma burns with bliss and bad karma burns with suffering. Who, what, how is all there. But there should be no why and cure. Having absolutely no desires is simple. Just being in the present moment and concentrating on the doing results in desirelessness. When you do, you give without a why, not even a what or how or who. It's like breathing. When you breathe, you do, leading you to be alive. This is a basic doing and a giving to your own body. So do with all your being, that is your part of karmic doing